জিহুচুৱা ১৮ অধ্যায়। পাছত ইজৰাইলৰ সন্তানসকলৰ সমাজে চিলুত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভূত কৰিলে। ইজৰাইলৰ লোকসকলৰ মাজত সেই হাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল। জিহুচুৱাই ইজৰাইলৰ লোকসকলক ক'লে, তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা? প্ৰত্যেক ফৈদৰ পৰা তিনিজনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা, মই তোমালোকক পঠিয়াম। তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব। তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বৰ্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব। তেওঁলোকে সেই ঠাই হাতোটা ভাগ কৰিব। যিহুদাৰ দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব। এইদৰে তোমালোকে দেশখন সাত অংশ কৰি সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা। মই ইয়াত আমাৰ ঈশ্বৰ জিহুৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম। তোমালোকৰ মাজত লেবিয়াসকলৰ কোনো ভাগ নাই, কিয়নো জিহুৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ। গাদ, ৰুবেন আৰু মনছিৰ আধা ফৈদে জৰ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰৰ গ্ৰহণ কৰিলে। তেতিয়া সেই লোকসকল উঠি তালৈ গ'ল। যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক জিহুচুৱাই এই আজ্ঞা দি ক'লে, তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্নভূমি অঞ্চলৰ সকলোফালে ফুৰি দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা। মই এই চিলুত জিহুৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম। তেতিয়া সেই লোককেইজন গৈ দেশৰ সকলো ঠাই ফুৰি প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে। তাৰ পাছত তেওঁলোকে চিলুৰ ছাউনীত থকা জিহুচুৱাৰ ওচৰলৈ উভতি আহিল। তেতিয়া জিহুচুৱাই চিলুত জিহুৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে। এইদৰে জিহুচুৱাই সেই ঠাইতে ইজৰাইলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে। নিজ নিজ বংশ অনুসাৰে বিন্যামিনৰ ফৈদক মাটিৰ ভাগ দিয়া হ'ল। তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহুদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰ মাজত অৱস্থিত আছিল। তেওঁলোকৰ উত্তৰ ফালৰ সীমা জৰ্দনত আৰম্ভ হৈছিল। তাৰ পৰা সেই সীমা উঠি গৈ জিৰিহু উত্তৰফালে থকা পৰ্বতমালা হৈ পশ্চিম দিশে থকা পৰ্বত দেশলৈকে হ'ল। তাৰ পাছত সেই সীমা বৈত আবনৰ মৰুপ্ৰান্তত উপনীত হ'ল। তাৰ পৰা সেই সীমা লুচ অৰ্থাৎ বৈতেলৰ দক্ষিণ দাঁতিলৈ গ'ল। তাৰ পাছত বৈত হুৰুণৰ দক্ষিণে থকা পৰ্বতেদি অটৰুট অদ্দৰৰ তললৈ নামি গ'ল। বৈত হুৰুণৰ সন্মুখত থকা পৰ্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহুদাৰ গোষ্ঠি নগৰ কিৰিয়ত বাল অৰ্থাৎ কিৰিয়ত জিয়াৰিমত ইয়াৰ সীমা অন্ত পৰিল। এইদৰে পশ্চিম সীমা গঠন কৰিলে। দক্ষিণফালে সীমা ঠিক কিৰিয়ত জিয়াৰিমৰ অন্তৰ পৰা আৰম্ভ হৈছিল। তাৰ পৰা সেই সীমা ইফ্ৰুন হৈ নেপুহ নামৰ জলৰ ভুমুকলৈ হ'ল। পাছত সেই সীমা বিন হিন্নুমৰ উপত্যকাৰ সন্মুখে আৰু ৰফাইম পৰ্বতৰ উত্তৰফালে থকা পৰ্বতৰ তললৈকে নামি গৈ হিন্নুমৰ উপত্যকাইদি জিবুচিৰ দক্ষিণ কাষলৈ নামি অৰিন ৰুগেললৈ গ'ল। পাছৰ উত্তৰফালে ঘূৰি সেই সীমা অইন চেমছৰ দিশে গলিলুটত ওলাল, যি অদ্দুমিমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল। পাছত সেই সীমা বুহনৰ হিলটোলৈকে নামি গ'ল। পাছত এই সীমাটো বৈত অৰাবৰৰ উত্তৰে গৈ অৰাবালৈ নামি গ'ল। সেই সীমা বৈত হলগাৰ উত্তৰ দিশে গৈ জৰ্ডনৰ দক্ষিণ মূৰত থকা লবণ সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ'ল। এয়ে দক্ষিণফালে থকা সীমা আছিল। জৰ্ডনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামিনীয় ফৈদৰ উত্তৰাধিকাৰ। এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ'ল। নিজ নিজ বংশ অনুসাৰে বিন্যামিনীয় ফৈদৰ নগৰবোৰ আছিল জিৰিহু, বৈথলগা, এমক কচিছ, বৈত অৰাবা, চমাৰৈম, বৈত এল, অবিম, পাৰা, অফ্ৰা, কফৰ অমুনি, অফনি আৰু গেবা। এই বাৰখন তেওঁলোকৰ নগৰ আছিল। তেওঁলোকৰ গাঁওবোৰ গণনা কৰা হোৱা নাছিল। তাৰ উপৰিও আন নগৰবোৰ হ'ল যেনে গিবিউন, ৰামা, বেৰুথ, মিম্পি, কফিৰা, মুছা, ৰেকম, জিপেল, তৰলা, চেলা, এলফ আৰু জিবুচি অৰ্থাৎ জিৰুচালেম, গিবিয়ত আৰু কিৰিয়ত। এই 14খন তেওঁলোকৰ নগৰ আছিল। তেওঁলোকৰ গাঁওবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামিনীয়ৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল।